ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একাবেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছো, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ, তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি কৰি আহিছো এই অনুষ্ঠানৰ যোগেৰে। আশা কৰো আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, শুনি কেনে পাইছে, কিবা প্ৰকাৰে উপকৃত হৈছেনে অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকো। অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই, তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণাই শেষ কৰিব নোৱাৰো। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱালা তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি ইষ্টাৰৰ বিৱৰণ পুস্তকখনিৰ ওপৰত ইমান দিনে চলাই থকা আমাৰ অধ্যয়নৰ সামৰণি মাৰিম। এতিয়ালৈকে আমি 8 নম্বৰ অধ্যায়লৈকে চালো। প্ৰথম অধ্যায়ত আমি পালো যে পাৰস্যৰ ৰজা অহছবেৰুছে ৰাজ্যৰ সকলো প্ৰদেশৰ মূল মানুহবিলাক গোটাই আনি এক মহাভোজৰ আয়োজন কৰিছিল আৰু ভোজৰ সামৰণিৰ সময়ত ৰাণী ৱষ্টিক সকলো লোকৰ আগত দেখুৱাবলৈ মন কৰি ৰাণীক মাতি পঠিয়াইছিল। ৰাণী আহিবলৈ অমান্তি হৈছিল। তেতিয়া ৰজাই ৰাজাজ্ঞা জাৰি কৰি ৰাণীক ৰাণীপদৰ পৰা গুচাইছিল। দ্বিতীয় অধ্যায়ত আমি দেখিলো যে ৰজাই নতুন ৰাণী বিচাৰিছিল আৰু ইষ্টেৰ ৰাণী হৈছিল। ইষ্টেৰ যিহুদী আছিল যদিও সেই কথা জনোৱা নাছিল। মৰ্দকহয় ইষ্টেৰৰ সম্বন্ধীয় ককায়েক আছিল আৰু তেওঁ ৰজাৰ দুৱাৰত বহা লোক আছিল। দুজন লোকে ৰজাক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল আৰু মৰ্দকহয়ে সিহঁতক ধৰা পেলাইছিল। তাৰ বাবে কিন্তু তেওঁ একো পুৰস্কাৰ লগে লগে পোৱা নাছিল। তৃতীয় অধ্যায়ত আমি পালো যে হামন নামৰ লোক এজনক ৰজাই প্ৰধানমন্ত্ৰী পাতিছিল। সকলো বিষয়াই তেওঁৰ আগত আঁঠু ল'ব লাগিছিল, কিন্তু মৰ্দকহয় যিহুদী হোৱা কাৰণে সেই কাম কৰিব নোৱাৰে বুলি কৈছিল। খঙতে হামনে ৰাজ্যৰ সকলোবোৰ যিহুদী লোকক বধ কৰিবলৈ ৰাজ আজ্ঞা জাৰি কৰোৱাইছিল। চতুৰ্থ অধ্যায়ত আমি পালো যে সেই কথা ইষ্টেৰে মৰ্দকহয়ৰ পৰা জানিব পাৰিছিল আৰু ৰজাৰ আগলৈ যাবলৈ সিদ্ধান্ত কৰিছিল। পঞ্চম অধ্যায়ত আমি দেখিলো যে ইষ্টেৰে অনুমতি নোহোৱাকৈয়ে ৰজাৰ আগলৈ গৈছিল। ৰজাই তেওঁক দয়া কৰিছিল আৰু কি লাগে সুধিছিল। ইষ্টেৰে ৰজা আৰু হামনক ভোজলৈ মাতিছিল। ভোজত ৰজাই আকৌ সুধিছিল। ইষ্টেৰে ৰজাক হামনৰ লগত আকৌ এবাৰ ভোজলৈ মাতিছিল। ৰংমনেৰে হামন ওলাই গৈছিল আৰু তেওঁক দেখিও লৰচৰ নকৰা মৰ্দকহয়ক দেখি খঙতে মৰ্দকহয়ক বধ কৰিবলৈ 50 হাত দীঘল কাঠ এডাল যুগুত কৰিছিল। ষষ্ঠ অধ্যায়ত আমি পালো যে ৰাতি ৰজাৰ টোপনি নহাত ৰাজ্যৰ দৈনিক কাৰ্য বিৱৰণীখন পাঠ কৰিবলৈ দিছিল। তেতিয়া মৰ্দকহয়ে ৰজাৰ প্ৰাণ বচোৱা কথাটো গম পাই ৰজাই মৰ্দকহয়ক সন্মান দিবলৈ ইচ্ছা কৰিছিল। তেনেতে হামনে গৈ ওলাইছিল আৰু হামনৰ হতুৱাই ৰজাই মৰ্দকহয়ক সন্মান দিয়াইছিল। দুখে বেজাৰে হামন ঘৰলৈ গৈছিল। তেনেতে হামনক ৰাণীৰ ভোজলৈ মাতি পঠিওৱা হৈছিল। সপ্তম অধ্যায়ত আমি দেখিলো যে ভোজৰ সময়ত ৰজাৰ আগত ইষ্টেৰে নিজকে যিহুদী বুলি চিনাকি দি গোটেই যিহুদী জাতিৰ প্ৰাণ ভিক্ষা কৰিছিল। ভয়তে হামনে ৰাণীৰ আগত বাগৰি বাগৰি প্ৰাণ ভিক্ষা কৰিছিল। ৰজাই হামনে ৰাণীক বেয়া ব্যৱহাৰ কৰিব খোজা বুলি ভাবি হামনক বধ কৰোৱাইছিল। অষ্টম অধ্যায়ত আমি পালো যে ৰজাই মৰ্দকহয়ক উচ্চ পদ দিছিল। ইষ্টেৰে ৰজাৰ আগত পুনৰ নিবেদন কৰিছিল যাতে যিহুদী লোকবিলাকৰ প্ৰাণ ৰক্ষা পৰে। ৰজাই অনুমতি দিয়াত এখন নতুন ৰাজাজ্ঞা জাৰি কৰা হৈছিল। সেই ৰাজাজ্ঞা অনুসৰি সেই নিৰ্দিষ্ট দিনত যিহুদী লোকবিলাকক বধ কৰিবলৈ অহা লোকবিলাকৰ বিৰুদ্ধে যিহুদী লোকবিলাকে যুঁজিব পাৰিব। সেই নতুন ৰাজাজ্ঞাই সকলোবোৰ যিহুদী লোকক আনন্দ দিছিল। আজি আমি 9 আৰু 10 নম্বৰ অধ্যায় দুটা চাব খুজিছো আৰু আজিৰ অনুষ্ঠানতেই আমি এই পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিব খুজিছো। আমি প্ৰথমতেই পাঠ কৰি দিম 9 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। পাছে অদৰ নামেৰে দ্বাদশ মাহৰ যি ত্ৰয়োদশ দিনা ৰজাই আজ্ঞা কৰা বাক্য সিদ্ধ হ'ব লগা আছিল, অৰ্থাৎ যিদিনা যিহুদীবিলাকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত জয় কৰিবলৈ আশা কৰিছিল, কিন্তু এনে বিপৰীত ঘটনা হ'ল যে যিহুদীবিলাকেই তেওঁবিলাকক ঘৃণাওতাবোৰৰ ওপৰত জয় কৰিলে। সেইদিনা যিহুদীবিলাকে তেওঁবিলাকৰ অমংগল চেষ্টা কৰোতাবোৰৰ ওপৰত হাত দিবলৈ অহছবেৰুছ ৰজাৰ সকলো প্ৰদেশত নিজ নিজ নগৰবোৰত গোট খালে আৰু তেওঁবিলাকক কোনেও একো কৰিব নোৱাৰিলে, কিয়নো তেওঁবিলাকলৈ সকলো জাতিৰ ভয় লাগিছিল। যিহুদী লোকসকলে সেই আক্ৰমণৰ কাৰণে নিজকে সাজু কৰি ৰাখিছিল। ৰজাই জাৰি কৰা নতুন ৰাজবাক্যই তেওঁলোকক প্ৰতিৰক্ষা দিছিল। তেওঁলোকে নিজকে বচাবলৈ সকলো প্ৰকাৰে সাজু হৈ আছিল। এইটো মন কৰিবলগীয়া কথা যে প্ৰখ্যাত বুৰঞ্জীবিদ এগৰাকীয়ে অহছবেৰুছ ৰজাৰ বিষয়ে লিখোঁতে এই বুলি উল্লেখ কৰিছে যে তেওঁৰ ৰাণী আমেষ্ট্ৰিছ অতি ধীৰ আৰু প্ৰতিশোধপৰায়ণা নাৰী আছিল। ইষ্টেৰেই হৈছে এই আমেষ্ট্ৰিছ, আৰু সাধাৰণ দৃষ্টিত তেওঁক প্ৰতিশোধপৰায়ণা যেন লাগিবই, কাৰণ তেওঁৰ হস্তক্ষেপত হামনৰ কুকাৰ্য বন্ধ হৈছিল, হামনক মৃত্যুদণ্ড দিয়া হৈছিল আৰু তেওঁ নিজৰ জাতিৰ লোকবিলাকক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিব পাৰিছিল। ওপৰে ওপৰে চালে ইষ্টেৰক নিষ্ঠুৰ যেন লাগিব পাৰে, কিন্তু নিজৰ জাতিৰ প্ৰাণ বচাবলৈ যাওঁতে তেওঁ এইখিনি কৰিবলগীয়া হৈছিল। তদুপৰি গোটেই সমস্যাটোৰ সৃষ্টি হামনেহে কৰি লৈছিল আৰু তাৰ প্ৰতিফলো হাতে হাতে পাইছিল। 3-4 আৰু প্ৰদেশবোৰৰ সকলো প্ৰধান লোক, ৰাজপ্ৰতিনিধি, অধ্যক্ষবিলাক আৰু আন আন ৰাজকৰ্মচাৰীবিলাক যিহুদী লোকবিলাকৰ সহায় হল, কাৰণ মৰ্দখয়লৈ সিবিলাকৰ ভয় লাগিছিল, কিয়নো মৰ্দখয় ৰাজকোঠৰ মাজত মহান আছিল আৰু তেওঁৰ যশস্যা সকলো প্ৰদেশলৈ বিয়পি গল, কাৰণ সেই পুৰুষ মৰ্দখয় ক্ৰমে ক্ৰমে অতিশয় মহান হৈ গল। যি ৰজাৰ পৰা যিহুদী লোকক বধ কৰিবলৈ এসময়ত আদেশ দিয়া হৈছিল, এতিয়া সেই ৰজাৰ পৰাই যিহুদী লোকবিলাকে সহায় পাইছে। স্বয়ং ৰজা সহায় হোৱা কাৰণে যিহুদী লোকক কোনেও একো কৰিব নোৱাৰিলে। আজি স্বয়ং ঈশ্বৰৰ সিংহাসনৰ পৰা আমাৰ সহায়, আমাৰ নিৰাপত্তা আহে। পাচনি পৌলে কৈছে, ঈশ্বৰৰ মনোনীতবিলাকৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰহে ধাৰ্মিক বুলি গণিত কৰোতা, দণ্ডাজ্ঞা দিওঁতানো কোন? যিজনা মৰিল, এনেকি মৃতবিলাকৰ মাজৰ পৰা তোলাও হল, সেইজনা খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদনো কৰি আছে। ৰোমিয়া 8:33-34 খ্ৰীষ্টই আমাক কি দিয়ে চাওক। প্ৰথমতে তেওঁ আমাৰ পাপৰ শাস্তি বহন কৰি মৃত্যুবৰণ কৰিলে। দ্বিতীয়তে তেওঁ মৃত্যুক জয় কৰি পুনৰ জি উঠিল আৰু নিজকে ঈশ্বৰ বুলি চিনাকি দিলে। তৃতীয়তে তেওঁ এতিয়া স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে। চতুৰ্থতে তেওঁ আমাৰ কাৰণে অনবৰতে পিতৃ ঈশ্বৰৰ আগত নিবেদনো কৰি আছে। কি যে অপূৰ্ব, কি যে আনন্দৰ কথা! আমাৰ হকে এজন গৌৰৱময় মহিমাময় ব্যক্তি আছে। তেওঁ আমাক হাড়ে হিমজুৱে চিনি পায়, আমাৰ মনৰ ভাৱ চিন্তা জানে, আমাৰ দুৰ্বলতা জানে আৰু আমাৰ হকে পিতৃশ্বৰ আগত তেওঁ নিবেদন কৰি আছে। স্বৰ্গত আমাৰ হকে মাত মাতিবলৈ স্বয়ং যীশুখ্ৰীষ্ট আছে। সেই কথাটো গম পালে আমাৰ বাৰু আনন্দ নালাগেনে? আমি বাৰু অন্তৰত সাহস নাপাওঁনে? আমাৰ পাপী লোকসকলৰ কাৰণে পৰিস্থিতি সলনি হৈ গল একমাত্ৰ যীশুখ্ৰীষ্টৰ কাৰণে, ঠিক যিহুদী লোকবিলাকৰ সেই পৰিস্থিতি সলনি হৈ যোৱাৰ নিচিনাকৈ। বাইবেলত আমালৈ আশ্বাসপূৰ্ণভাৱে লিখা হৈছে, এতেকে স্বৰ্গবোৰৰ মাজেদি যোৱা এনে মহান এজনা অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ যীশু আমাৰ মহাপুৰোহিত হোৱাতে আহা আমি স্বীকাৰ কৰা ধৰ্ম দৃঢ়কৈ ধৰি ৰাখো হওক। কিয়নো আমাৰ যি মহাপুৰোহিত, তেওঁ যে আমাৰ দুৰ্বলতাত হোৱা দুখত দুখিত হ'ব নোৱাৰে এনে নহয়, কিন্তু তেওঁ বিনা পাপে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল। এতেকে আহা আমি দয়া লাভ কৰিবলৈ আৰু সময়ৰ উপযুক্ত উপকাৰৰ অৰ্থে অনুগ্ৰহ পাবলৈ সাহেৰে অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপি যাওঁ হওক। ইব্ৰী 4:14-16। প্ৰিয় শ্ৰোতা, আজি আমাৰ এজন ত্ৰাণকৰ্তা আছে। তেওঁৰ বিষয়ে বহুতে বহুত কথা কয়, বহুতে কটু কথাও কয়, সমালোচনাও কৰে, কিন্তু প্ৰিয় শ্ৰোতা, তেওঁৱেই সেই গৌৰৱ আৰু মহিমাপূৰ্ণ ব্যক্তি। তেওঁ ৰজাৰো ৰজা, তেওঁ প্ৰভুৰো প্ৰভু, তেওঁ সুন্দৰ আৰু সুন্দৰ, তেওঁৰ তুলনা নাই। এদিন তেওঁ আকৌ আহিব তেওঁক বিশ্বাস কৰা লোকসকলক স্বৰ্গলৈ লৈ যাবলৈ। সেই মহান ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ আগত আঁঠু ল'বলৈ আমি অভ্যাস কৰা উচিত, সেইটো অতি জৰুৰী কথা। প্ৰতিদিনেই তেওঁ আমাৰ বাবে অধিক আনন্দকৰ, অধিক মধুৰ হৈ পৰা উচিত। প্ৰিয় শ্ৰোতা, আপুনি বাৰু খ্ৰীষ্টত দিনে দিনে অধিক আনন্দ, অধিক শান্তি উপভোগ কৰি আহিছেনে? এতিয়া এটা কথা চিন্তা কৰি চাওকচোন। যদি ইষ্টেলৰ সময়ত বাস কৰা কিছুমান যিহুদী লোকে ক'লেহেঁতেন, আমি ৰজাৰ এই নতুন আজ্ঞাটো বিশ্বাস কৰিব নোৱাৰো, ৰজানো আমাৰ প্ৰতি ইমান দয়ালু হৈ পৰিলনে? তেনে কৰা হলে সেই যিহুদী লোকসকলে নিশ্চয় মৃত্যুক সাৱটি ল'ব লগা হ'লহেঁতেন। ৰজাৰ সেই নতুন ৰাজাজ্ঞা বিশ্বাস নকৰা মানে মৃত্যু। অৰ্থাৎ যিহুদীসকলে ৰাজবাক্যত বিশ্বাস কৰাটো প্ৰয়োজন আছিল। ঠিক একেদৰে আমিও ঈশ্বৰে ঘোষণা কৰা বাক্য অৰ্থাৎ শুভবাৰ্তাত বিশ্বাস কৰা উচিত। সেই শুভবাৰ্তা থুলমূলকৈ প্ৰথম কৰিন্থিয়া 15:3-4 পদত এনেদৰে কোৱা হৈছে, কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো, যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল, আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ'ল। যীশুখ্ৰীষ্টৰ যোগেৰে ঈশ্বৰে সকলো লোকলৈ মুক্তিৰ উপায় আগবঢ়াইছে আৰু সেই কথা ঘোষণা কৰিছে। হেৰাই থকা জগতখনৰ বাবে ঈশ্বৰে এক ৰাজ আজ্ঞা ঘোষণা কৰিছে, পৰিত্ৰাণৰ ৰাজ আজ্ঞা। সেই আজ্ঞা বিশ্বাস কৰিহে মানুহে পৰিত্ৰাণ পায়, নিজৰ ধাৰ্মিকতা আৰু সৎকৰ্মৰ বলত নহয়। যীশুখ্ৰীষ্টৰ সম্বন্ধে জোহন 1:12 এনেদৰে কোৱা হৈছে, তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। বাইবেলত বাৰে বাৰে জোৰ দি কোৱা হৈছে যে খ্ৰীষ্টৰ তেজৰ দ্বাৰাইহে আমাৰ পাপমোচন হ'ব পাৰে, তেওঁক গ্ৰহণ কৰিহে আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। আজি মানুহক উদ্ধাৰ কৰিব পাৰে এই শুভবাৰ্তাইহে। শুভবাৰ্তাটো হৈছে আমাৰ বাবে আন এজন ব্যক্তি অৰ্থাৎ যীশুখ্ৰীষ্টই কি কৰিলে তাৰ বাতৰি। ই আমাক কিবা কৰিবলৈ ঈশ্বৰে কৰা অনুৰোধ নহয়, বৰং আমাক বচাবলৈ ঈশ্বৰে কি কৰিলে তাৰহে বাতৰি। যদিহে আমি খ্ৰীষ্টক বিশ্বাস কৰি তেওঁতেই আশ্ৰয় নলওঁ, আমাৰ আৰু আন আশা নাই। আমি কিছুমান বেয়া অভ্যাস ত্যাগ কৰি নিজে ভাল হ'বলৈ চেষ্টা কৰিব পাৰোঁ, নিজে বাইবেল পঢ়ি থাকিব পাৰোঁ, সৎকৰ্ম কিছুমান কৰি নিজকে ধাৰ্মিক কৰিবলৈ চেষ্টা কৰি থাকিব পাৰোঁ, কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰি নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান নোহোৱা পৰ্যন্ত আমি আচলতে দুখ লগা অৱস্থাতেই থাকিম। প্ৰকৃত শান্তি, প্ৰকৃত আনন্দ, প্ৰকৃত আশ্বাস আমি লাভ কৰিব নোৱাৰিম। সেই সকলো লাভ কৰাৰ এটাই মাত্ৰ উপায়, ঈশ্বৰৰ বাক্য বিশ্বাস কৰি তেওঁৰ কথা মানি খ্ৰীষ্টক গ্ৰহণ কৰা। তাকে কৰিলে আমি পৰিত্ৰাণ লাভ কৰিম। সেই যিহুদী লোকসকলেও ৰজাৰ কথা বিশ্বাস কৰি মৃত্যুৰ পৰা হাত সাৰিব পাৰিছিল। তেওঁলোকে লাভ কৰিছিল আনন্দ, শান্তি আৰু নিৰাপত্তা। এতিয়া আমি 20 পদৰ পৰা পাঠ কৰি দিছো। অদৰ মাহৰ 4 আৰু 5 এই দুদিন যিহুদীবিলাকে তেওঁবিলাকৰ শত্ৰুৰ পৰা জিৰণি পালে, আৰু সেই মাহত তেওঁবিলাকৰ শোক আনন্দত আৰু বিলাপ উৎসৱত পৰিণত হ'ল। এৰা, যিহুদীসকলৰ শোক পৰিণত হ'ল আনন্দত আৰু বিলাপৰ ঠাইত হ'ল উৎসৱ। খ্ৰীষ্টইও আমাক তাকেই দিব খোজে। আমাৰ শোকৰ ঠাইত তেওঁ দিয়ে আনন্দ, আমাৰ বিলাপক তেওঁ উৎসৱত পৰিণত কৰে। 26-27 পদ, এই হেতুকে পুৰ নাম অনুসাৰে সেই দুদিনক তেওঁলোকে পুৰিম বোলে। এই নিমিত্তে সেই পত্ৰৰ সকলো কথাৰ কাৰণে আৰু সেই বিষয়ে তেওঁবিলাকে যি যি দেখিছিল আৰু তেওঁবিলাকলৈ যি যি ঘটিছিল সেই সকলোৰ কাৰণে যিহুদীবিলাকে তেওঁবিলাকৰ আৰু নিজ নিজ সন্তানবিলাকৰ আৰু যিহুদী ধৰ্ম লোৱাবিলাকৰ কৰ্তব্য বুলি সেই বিষয়ে লিখা মতে আৰু নিৰূপণ কৰা সময় অনুসাৰে তেওঁবিলাকে বছৰে বছৰে সেই দুদিন ত্ৰুটি নোহোৱাকৈ পালন কৰিবলৈ নিয়ম কৰি গাত ললে। যিহুদীসকলে যি আচৰিত ধৰণে বিপদৰ পৰা ৰক্ষা পালে সেইটো তেওঁলোকৰ কাৰণে চিৰস্মৰণীয় কথা। সেই কথা তেওঁলোকে সদায় মনত পেলাই থাকিবলৈ ভাল পায়। সেয়েহে সেই বিশেষ দিন দুটা পুৰিম উৎসৱ হিচাপে তেওঁলোকে পালন কৰিবলৈ ললে। এই পুৰিম উৎসৱ যিহুদীসকলে নিয়মিতভাৱে পালন কৰিবলৈ আৰম্ভ কৰিলে। এই উৎসৱ আনন্দৰ উৎসৱ। তেওঁলোকে ভোজ ভাত খাই ৰং ৰহইচ কৰি এই উৎসৱ পালন কৰিব ধৰিলে প্ৰতি বছৰে সেই বিশেষ দিন দুটাত। এই উৎসৱৰ সময়ত ইষ্টেৰৰ পুস্তকখন তেওঁলোকে পাঠ কৰে। সেই সময়ত যেতিয়া হামনৰ নাম তেওঁলোকে পায়, তেতিয়া যিহুদী লোকসকলে ঘৃণাত থু পেলায়। দ্বিতীয় দিনাখন তেওঁলোকে ভোজ ভাত খায়, আনন্দ কৰে আৰু ঈশ্বৰে যে তেওঁলোকক কেনেদৰে উদ্ধাৰ কৰিছিল সেই কথা মনত পেলায়। ঈশ্বৰে অব্ৰাহামৰ আগত কৰা সেই প্ৰতিজ্ঞা অনুসাৰে সদায় যে কাম কৰি আহিছে তাক সোঁৱৰে। সেই প্ৰতিজ্ঞাটো কি আছিল বাৰু? আদি পুস্তক 12 অধ্যায়ৰ 3 পদ, যিবিলাকে তোমাক আশীৰ্বাদ কৰে সিবিলাকক মই আশীৰ্বাদ কৰিম, আৰু তোমাক যিকোনোৱে খাও দিয়ে তাক মই খাও দিম। যীশুখ্ৰীষ্টত বিশ্বাস কৰা লোকসকলো আত্মিকভাৱে অব্ৰাহামৰ সন্তান হয়। এই প্ৰতিজ্ঞা তেওঁলোকলৈকো খাটে। এই কথাই আমাক বাৰু সাহস আৰু শক্তি নোযোগায়নে? 28 নম্বৰ পদ, আৰু এই স্থিৰ কৰিলে যে পুৰুষানুক্ৰমে প্ৰত্যেক গোষ্ঠীত, প্ৰত্যেক প্ৰদেশত আৰু প্ৰত্যেক নগৰত সেই দুদিন সোঁৱৰণ কৰা আৰু পালন কৰা হ'ব, আৰু পুৰিম নামেৰে সেই দুদিন যিহুদীবিলাকৰ মাজৰ পৰা কেতিয়াও লুপ্ত নহ'ব, আৰু তেওঁবিলাকৰ সন্তানবিলাকৰ মাজৰ পৰা তাৰ সোঁৱৰণ নুগুচিব। এনেদৰে পুৰিম উৎসৱ যিহুদীসকলৰ এটা গুৰুত্বপূৰ্ণ উৎসৱত পৰিণত হ'ল। ইষ্টাৰৰ পুস্তকৰ শেষ অধ্যায় অৰ্থাৎ 10 নম্বৰ অধ্যায়টো অতি চুটি। ই গোটেই পুস্তকখনৰ সামৰণি মাৰিছে, কিন্তু মূল ঘটনাৰ পৰা অলপ আঁতৰি যোৱা যেন লাগে। আমি গোটেই অধ্যায়টো পঢ়ি দিছো। সেই অহস্বেৰোছ ৰজাই দেশত আৰু সমুদ্ৰত থকা দ্বীপবোৰত কৰ লগালে, আৰু তেওঁৰ ক্ষমতা ও পৰাক্ৰমৰ সকলো কথা আৰু ৰজাই মৰ্দখয়ক যি মহত্ব দি ওখ পদত তুলিছিল তাৰ সম্পূৰ্ণ বৃত্তান্ত জানো মাদিয়া আৰু পাৰস্যৰ ৰজাবিলাকৰ ইতিহাস পুস্তকখনত লিখা নাই। কিয়নো যিহুদী মৰ্দখয় অহস্বেৰোছ ৰজাৰ প্ৰধানমন্ত্ৰী আৰু যিহুদীবিলাকৰ মাজত প্ৰধান, নিজ ভাইবিলাকৰ মাজত প্ৰিয়, নিজ লোকবিলাকৰ হিত চিন্তক আৰু নিজৰ আটাই বংশৰ পক্ষে শান্তিৰ কথা কওঁতা আছিল। অহস্বেৰোছ ৰজাৰ ৰাজত্বৰ কথাবোৰ কেৱল বাইবেলতেই নহয় কিন্তু সেই দেশৰ বুৰঞ্জীতো লিখা আছে। তাত মৰ্দখয়ৰ বিষয়েও বিশেষভাৱে উল্লেখ কৰা আছে। মৰ্দখয় জাতিত যিহুদী আছিল আৰু তেওঁলোক সেই ৰাজ্যত দাসৰ নিচিনা আছিল, কিন্তু তেনে জাতিৰ লোক হৈও মৰ্দখয় গৈ গৈ ৰজাৰ প্ৰধানমন্ত্ৰী হৈছিলগৈ। ইয়াৰ মূলতেই আছিল ঈশ্বৰৰ বিশেষ সহায়। কিন্তু তাৰ লগতে এটা কথা আমি মনত ৰাখিব লাগিব, মৰ্দখয় অতি বিশ্বাসী আৰু নিষ্ঠাবান কৰ্মচাৰী আছিল। তেওঁ ৰজাৰ প্ৰাণ ৰক্ষা কৰিছিল। সেই কামৰ বাবে তেওঁ লগে লগে পুৰস্কাৰ নাপালেও উপযুক্ত সময়ত সেই পুৰস্কাৰ তেওঁ পাইছিল, আৰু একেবাৰে প্ৰধানমন্ত্ৰীৰ বাবু পাইছিলগৈ। নিজৰ জাতিৰ কাৰণে তেওঁ যিমান পাৰে কাম কৰিছিল, আটাই বংশৰ পক্ষে শান্তিৰ কথা কওঁতা আছিল। কিন্তু মানুহে অনা শান্তি কেতিয়াও চিৰস্থায়ী নহয়। আমাৰ এই জগতলৈ এদিন প্ৰকৃত শান্তি কঢ়িয়াই আনিব আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টই। এইটো মন কৰিবলগীয়া কথা যে পুৰিম উৎসৱৰ সময়ত যিহুদী লোকসকলে তিনিটা প্ৰাৰ্থনা কৰে। প্ৰথম প্ৰাৰ্থনাত তেওঁলোকে ঈশ্বৰ যীহোৱাক ধন্যবাদ দিয়ে কাৰণ তেওঁ যিহুদী জাতিক উপযুক্ত বুলি গ্ৰহণ কৰিলে। দ্বিতীয় প্ৰাৰ্থনাত তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলক ৰক্ষা কৰাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়ে। আৰু তৃতীয়টো প্ৰাৰ্থনাত তেওঁলোকে ঈশ্বৰক এইবুলি ধন্যবাদ দিয়ে যে আৰু এটা পুৰিম উৎসৱ পালন কৰিবলৈ ঈশ্বৰে তেওঁলোকক সেই দিনলৈকে জীয়াই ৰাখিলে। যিহুদীসকলে পালন কৰা নিষ্ঠাৰ পৰ্বৰ ভোজে আমাক খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক এক আত্মিক শিক্ষা দিয়ে। খ্ৰীষ্টই আমাৰ নিষ্ঠাৰ পৰ্বৰ বলি, 1 কৰিন্থিয়া 5:7। তেওঁই ঈশ্বৰে আমালৈ আগবঢ়োৱা পৰিত্ৰাণ। নিষ্ঠাৰ পৰ্বই সোঁৱৰাই দিয়ে ঈশ্বৰে মিছৰ দেশৰ বন্দীত্বৰ পৰা ইছৰাইল জাতিক উদ্ধাৰ কৰি অনাৰ কথা। ঠিক একেদৰে আমাক ছয়তানৰ কবলৰ পৰা উদ্ধাৰ কৰি পৰিত্ৰাণ দান কৰাকে সোঁৱৰাই দিয়ে নিষ্ঠাৰ পৰ্বৰ বলিস্বৰূপ যীশুখ্ৰীষ্টই। খ্ৰীষ্টই আমাৰ বাবে বলিস্বৰূপ। তেওঁৱেই নিজৰ অমূল্য তেজ বোৱাই আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে। সেইকাৰণেই খ্ৰীষ্টলৈ আঙুলিয়াই দি জোহন বাপ্তাইজকে কৈছিল, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা, জোহন 1:30। ঠিক তেনেদৰে পুৰিম উৎসৱে ঈশ্বৰৰ নিৰাপত্তাদায়ক শক্তি, আমাক ৰক্ষা কৰি ৰাখিব পৰা ক্ষমতা আৰু সকলো ধৰণৰ পৰিস্থিতিৰ ওপৰতেই তেওঁৰ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা, তেওঁৰ সাৰ্বভৌমত্বৰ কথা আমাক সোঁৱৰাই দিয়ে। সেইকাৰণেই বাইবেলত লিখিছে, চিঠি খেলৰ গুটি কোঁচত পৰে হয় কিন্তু তাৰ সকলো নিষ্পত্তি জিহুৱাৰ পৰা হয়। হিতুপদেশ 16:33। ঈশ্বৰে তেওঁ বিশেষভাৱে বাছি লোৱা ইছৰাইল জাতিক ৰক্ষা কৰি আহিছে কৰি থাকিব। তেওঁ একেদৰেই খ্ৰীষ্টত বিশ্বাস কৰা লোকসকলকো ৰক্ষা কৰি আহিছে আৰু থাকিব। নিজৰ লোকক তেওঁ চিনি পায়, নিজৰ লোকক তেওঁ ৰক্ষা কৰিব জানে, নিজৰ সন্তানৰ কথা তেওঁ বিশেষভাৱে চিন্তা কৰে। এৰা, খ্ৰীষ্টত আশ্ৰয় লোৱা ব্যক্তিয়ে ঈশ্বৰৰ সন্তান হৈ এই নিৰাপত্তা লাভ কৰে। যীশুখ্ৰীষ্টই কৈছিল, মোৰ মেয়াৰবিলাকে হলে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাক মোৰ পাছে পাছে আহে আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নলব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান। সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। মই আৰু সেই পিতৃ এক। যোহন 10:27-30 প্ৰিয় শ্ৰোতা, আপুনি বাৰু যীশুখ্ৰীষ্টৰ হাতৰ মেৰ হৈ তেওঁত আশ্ৰয় লৈ তেওঁৰ সেই নিৰাপত্তা গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে sms@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
দেহাতি মাটিতে মিলিলে, জীৱন নাত অন্ত পৰিলে, মাটিৰ দেহাতি মাটিতে মিলিলে, ধনৰ টুকুলা বিৰাকি বহলা, ধনৰ টুকুলা বিৰাকি বহলা, যাম সকলোকে